Good evening. Iru Akashwani Kohima. Shamlaga khobor puri ase Ranjana Gurung. Poila headlines. Vice President Jagdeep Dhankare koise farmers kantu desh laga unnati nimite khas ase. Nagaland Private Hospital se Ayushman Bharat aru CMHIS ke bills aru claims nitira nimite suspend korise. Prime Minister Narendra Modi to France or US de AI, Biapar or strategic samban bonabole, uncha level kotha patra de juklobole jabase, or Nagaland Pugliste, National Games de bronze jitise. Etia, pura khobor. Deslaga unnati ra rasta de farmers khan laga bisi dangor yogdan ase boli kohate, Vice President Jagdeep Dhankare, youths khan ke bi farming laga profession de lobole koise, aru jodi tar khan adhunik technologies cooperatives aro sarkar paradia policies khan tu loise koile bhal economic natija tu pabole paribo boli koi thakise Akhil Mewar region jat mahasabade aji Chittorgarh de kotha kwate vice president e koise kun parabi farmers khan laga kaam ke india laga unnati laga rasta de horu ase kobole na pare
aapko aashwasan dena chahta hu kuch bhi ho jaye kitni badhaen aaye koi bhi avrodhak bane आज के दिन आपकी महायात्रा में किसान की भूमिका को कोई कुंठित नहीं कर सकता आज की शासन व्यवस्था किसान के प्रति नतमस्तक है कमी है कि किसान को इसकी पूरी जानकारी नहीं है मेरा प्रयास रहेगा कि किसान को पूरी जानकारी हो और औद्योगिक व्यवस्था जो कृषि से जुड़ी हुई है उस पर अपना पूरा हक अदा करें उसमें भागीदारी लें
Vice President Dhankare koise desh laga farmers khan laga obostha tu bhal hoile he desh laga obostha bi bhal hobole paribo tare koise farmers khane providers laga kaam tu kure tar khan logote political takot aru economic takot bi ase tare ako farmers khan ke adhunik technologies aru sarkar laga policies jani bole desh te thaka kisuman 730 upor agricultural science centers laga labh uthabole bi koi thakise Vice President ako farmers khan ke agricultural saman laga trade aru value addition te bi juglo bole koi thakise The Nagaland Private Doctors Association NPDA he koise Ayushman Bharat PMJAY aru CMHIS nichete thaka pending bills tu niti ratak etu moina 15 tarikh para sobe private hospitals te schemes nichete dia subida tu bond kuribo ase boli janai dise eru fesla tu joakali NPDA para ekta emergency meeting rakhate mang rakhate rakhi thakise ekta statement ulai diate NPDA e Future Health Protection Society NHPS aru Future Generally Insurance laga kara kothate ninda kurise junke empaneled healthcare providers EHCPs khan logote agete memorandum of understanding tu loisele aru june MOU laga hisabte kothatu janai association e ago duijon society parabi am janata ke mislead kurise aru misapara doctors aru healthcare institutions ke he arop diate khushi na patu janai thakise NPDA ago NHPS ke bi EHCPS laga naam aru reputation tu biya kuri diate public apology dibole aru maaf mangibole koi thakise eta loge ahia dinte ako notun agreements tu EHCPS mamlate tarkhan laga manjuri tu nolokina nolobole koi thakise prime minister Narendra Modi he ekta besi ucha diplomatic tournament France aru United States te strategic economic aru technological samband tu barabole ahakali para jabole ase tor laga poila bhag tu tar tu France te February 10 tarikh para loikina 12 tarikh toke jabole ase jote tar he AI action summit 2025 te juglo bole ase khas bilateral alochona te bi bhag loi thakibo aru Marseille te India laga notun consulate general te bi খুলি দিবলে আছে ফ্রান্স পাছতে প্রাইম মিনিষ্টারটো ফেব্রুয়ারি 12 তারিখে ইউএস তে দুই দিন নিমিতে যাবলে আছে যতে তারে ব্যাপার স্ট্র্যাটেজিক মিল মিলাপ আর টেকনোলজি পার্টনারশিপস উপরে বি ইউএস লগতে কথা কবলে আছে ফ্রান্স লগে ইন্ডিয়ান এম্বাসেডর সঞ্জীব কুমার সিং লাহে কইছে ইন্ডিয়া লগা খাস চিন্তাটো এআই তে অলপজন মানু আৰু কেই জাগা লগা ছিলেক্ট কোম্পানীজ খান লগা মাত্ৰহে হ'বলৈ নালাগে এইটোতে জোৰ দি আছে আকাশবাণী নিউজ লগতে খাছ পৰা কথা কোৱাতে তাৰহে কৈছে এ আইটো খোলা আৰু ছিকিয়'ৰ ইনক্লুজিভ চবকেবি মিলা আৰু বিশ্বাস কৰিবলৈ পাৰিয়া হ'বলৈ লাগে গ্ল'বেল চাউথ লগা চিন্তাতে ডিজিটেল ডিভাইডটো ডেভেলপ দেশ আৰু ডেভেলপিং দেশতে থকাতে বি কথা কৰিছে
Our concern is it should be safe, open, inclusive, secure, trustworthy. How it's going to impact our workforce. There should not be a digital divide between developing countries. It should not become the property of a few people in certain geography or certain companies.
Ambassador Singhalaya Akko, India laga notun consular general ke masal te khuli diya tibi, tarkhan para India laga population ke mojubut banai tibo, itu porte bi kotha kurise. আপনালোকে আকাশবাণী কোহিমা পৰা খবৰ শুনি আছে। আবনিয়ান খবৰ লগা জলদি নিউজ আপডেটটো পাব মন আছে বোলে আবনিয়ান আমি খানকে এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কোহিমা টিভি শুনিবলৈ পাৰিব। আবনিয়ান আমি খান লগা খবৰটো নিউজ এনে এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কোহিমা টিভি শুনিবলৈ পাৰি থাকিব। নাগামিজ নিউজতে আবনিয়ানকে আকৌ একবাৰ স্বাগত কৰি আছে। এতিয়া পূৰা খবৰ শুনিবি। দিল্লী চিফ মিনিষ্টাৰ আতিশিহে তাৰ লগা ৰেজিগনেশ্যন চিঠিটো লেফটেনেণ্ট জেনেৰেল ভি কে ছাক্সেনাকে দিছে। তাৰ লগা ৰেজিগনেশ্যনটো আম আদমি পাৰ্টীৰ পৰা দিল্লী লগা এছেম্বলি পোষ্টে হাৰিয়ানালগা একদিন পিছতেহে দি আছে। আতিশি যোনে কালকাজি চিটে জিতিছে তাৰ পৰা আজি ফুজো তাৰ লগা ৰেজিগনেশ্যনটো ৰাজনিৱাসতে দি থাকিছে। আতিশিয়ে যোৱা চাল ছেপ্টেম্বৰ মহিনাতেহে চিফ মিনিষ্টাৰ লগা পোষ্টটো লৈ থাকিছে, যেতিয়া আপ লগা কনভেনাৰ আৰু তাৰ আগেতে থকা অৰবিন্দ কেজৰিৱালে কৰাপশ্যন লগা আৰোপতে লাগিয়া পিছতে পোষ্ট পৰা ৰিজাইন কৰি থাকিছে। লেফটেনেণ্ট গভৰ্ণৰ পাৰাবি ফেব্ৰুৱাৰী 8 তাৰিখে দিল্লী এছেম্বলিতে ডিজলভ কৰি দিছে। বীৰেন্দ্ৰ সচদেৱাহে কৈছে বিজেপিৰ পৰা জনতাকে কোৱা প্ৰমিছেছখনটো পূৰা কৰিবলৈ আছে আৰু দিল্লীকে ডেভেলপ কেপিটেল বনাবলৈ আছে।
हमने कल दिल्ली की जनता को धन्यवाद दिया है इसके लिए। अब दिल्ली की जनता ने बदलाव के लिए वोट दिया है, माननीय प्रधानमंत्री श्रीमान नरेंद्र मोदी के नेतृत्व के साथ चलने के लिए वोट दिया है। तो अब जो जो हमारे संकल्प पत्र में है उनको पूरा करने के लिए अब काम शुरू करेंगे। और कल माननीय प्रधानमंत्री जी ने भी कहा है कि हम सबको अब दिल्ली को विकसित राजधानी बनाने के लिए काम करना है।
নাগালেণ্ড জাজেছ এছ'চিয়েচন NJA তাৰ লগা 21st জেনেৰেল কনফাৰেন্সকে যোৱাকালি চুমুকি ডিমাতে ৰাখিছে। এইটো হোৱাতে যোৱাকালি প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট ডিমাপুৰ কেশলি চিচি আৰু ডিষ্ট্ৰিক্ট আৰু ছেচন জাজ ৱকা নিনো ইৰালুহে তাৰ কেবি ফেয়াৰৱেল দি থাকিছে। তাতে জমা হোৱাতে দুয়োজন ৰিটায়াৰিং অফিচাৰ্ছ পাৰাবি তাৰ খান লগা এক্সপিৰিয়েঞ্চেছটো ভাগ কৰি থাকিছে আৰু কলিগছ আৰু ষ্টাফছ খান লগতে বি তাৰ লগা মদত আৰু চাথ দিয়া নিমিত্তে ধন্যবাদ দি থাকিছে। জুডিচিয়েল অফিচাৰ্ছ খানকে মিলাই কিনা কাম কৰিবলৈ কৈ থাকিছে। কনফাৰেন্সতে 2025-27 নিমিত্তে নতুন NJA অফিচ বেৰেজ কেবিট লৈ থাকিছে। নিকো আকামিহে প্ৰেজিডেণ্ট হৈছে আৰু ফুলেতহে ভাইচ প্ৰেজিডেণ্ট হৈ থাকিছে। প্ৰেজিডেণ্ট দ্ৰৌপদী মুৰ্মুহে আহাকালি প্ৰয়াগৰাজ মহাকুম্ভতে যাবলৈ আছে। তাইটো ত্ৰিবেণী সংগমতে পবিত্ৰ দ্বীপটো ল'বলৈ আছে। প্ৰয়াগৰাজতে তাৰটো অক্ষয়বাট আৰু বৰে হনুমান টেম্পল দেৱী যাই থাকিব। প্ৰেজিডেণ্টে আধুনিক টেকনলজি লগা মদত পৰা মহাকুম্ভ লগা ভিতৰ টকবি যাবলৈ ডিজিটেল মহাকুম্ভ এক্সপিৰিয়েঞ্চ চেণ্টাৰ দেৱী যাই কিনা চাবলৈ আছে। উত্তৰ প্ৰদেশ চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ বি এইটো অৱসৰতে প্ৰেজিডেণ্ট লগতে থাকিবলৈ আছে। স্পৰ্টছতে নাগালেণ্ডে 2টা ব্ৰঞ্জ মেডেলছ ৱিমেন্স বক্সিংতে এইটো চলি থকা নেশ্যনেল গেমছ 2025 উত্তৰাখণ্ডে জিতিছে। ৰেণুহে 35 kg কেটেগৰীতে ব্ৰঞ্জ জিতিছে আৰু সঞ্জুহে 66 kg কেটেগৰীতে জিতি থাকিছে। দুয়োজন পাগলিষ্টনি ছেমিফাইনেলছতে পুঁচিছিলে, কিন্তু আলা কেটেগৰীতে অলিম্পিক মেডেল থকা লাভলিনা বৰগোহাঁয়ে 75 kg জিতিছে আৰু অংকুশিতা বড়োহে 66 kg জিতি থাকিছে। এতিয়ালৈকে মেডেল টেলিতে ছাৰ্ভিছে 71 মেডেলছ পাই কিনে লিড কৰি আছে, য'তে 42 গ'ল্ড, 16 চিলভাৰ আৰু 13 ব্ৰঞ্জ পৰা আগবাঢ়ি আছে। নাগালেণ্ড লগতে পুডুচেৰী আৰু ছিকিম বি 3টা ষ্টেজ মাজতে আছে, যোনে এতিয়াতক একটাবি গ'ল্ড মেডেলটো পাই থকা নাই। হাওপানী খবৰ। ইণ্ডিয়া মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা কেই জেগাতে আহিয়া কেইদিন ভিতৰতে হালকা বৰষুণ হ'ব বুলি জনাইছে। আহিয়া 3 দিন ভিতৰতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতে ছুটপুট আৰু হালকা পানী গিৰিব কৈ আছে। মেট ডিপাৰ্টমেণ্টে কৈছে এতিয়া সময়তে অৰুণাচল প্ৰদেশ লগা কেই জেগাতে বি বৰষুণ আৰু স্ন'ফলটো হ'বলৈ পাৰি থাকিব। আৰু খবৰ শেষ হোৱাৰ আগতে আগুৱাই একবাৰ হেডলাইনছ। ভাইচ প্ৰেজিডেণ্ট জগদীপ ধনকৰে কৈছে ফাৰ্মাৰ্ছ খানটো দেশ লগা উন্নতি নিমিত্তে খাচ আছে। নাগালেণ্ড প্ৰাইভেট হস্পিটেলছে আয়ুষ্মান ভাৰত আৰু চি এম এইচ আইছে বিলছ আৰু ক্লেইমছ নীতিৰ নিমিত্তে ছাছপেণ্ড কৰিছে। प्राइम मिनिस्टर नरेन्द्र मोदी थियो फ्रान्स और यूएसते ए आई व्यापार और स्ट्रेटेजिक सम्बन्ध बढ़ाबले उचा लेवल कथा पत्रते जुग लबले जाय आछे और नागालेण्ड पगलिस्टे नेशनल गेम्सते ब्रॉन्ज जितिछे आरो आजि राति कारणे আজি লাগা নাগামিজ খবর ইমানতে শেষ। আবনিয়ান আমি খানকে আকো আহাকালি ফুজোর 7:25 শুনবলে পড়ি থাকিব। এটু হাতে আবনিয়ান সব নিমিতে রাতি ভাল যাবলে কয়ে আছে।